জাকোবৰ পত্ৰ দুই অধ্যায়। অকপট প্ৰেম আৰু বিশ্বাসৰ আৱশ্যকতা। হে মোৰ ভাইসকল, আমাৰ মহিমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস পক্ষপাতেৰে ধাৰণ নকৰিব। কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙুঠি আৰু সুন্দৰ বস্ত্ৰ পিন্ধা কোনো এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰৰে দৰিদ্ৰ এজনো আহে, তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধাজনক যদি মনোযোগেৰে কয়, আপুনি ইয়াতে স্বচ্ছন্দে বহক, আৰু সেই দৰিদ্ৰজনক যদি কয়, তই তাতে থিয় হৈ থাক বা মোৰ এই ভৰি পীৰাৰ তলতে বহ, তেনেহ'লে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি কুবিবেচনা কৰা বিচাৰকৰ্তাসকলৰ দৰে পক্ষপাতি নহ'লনে? হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যিসকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰাসকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাইনে? কিন্তু আপোনালোকে সেই দৰিদ্ৰসকলক কিয় সন্মান নকৰিলে? ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰেনে? তেওঁলোকে আপোনালোকক সুদ বিচাৰৰ আসনৰ সন্মুখলৈ টানি নিনিয়েনে? আৰু যি নামেৰে আপোনালোক নিমন্ত্ৰিত হৈছে, সেই উত্তম নামক তেওঁলোকে নিন্দা নকৰেনে? যদিহে বিধান শাস্ত্ৰত লিখাৰ দৰে তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহ'লে আপোনালোকে ভাল কৰিছে। কিন্তু যদি পক্ষপাত কৰে, তেনেহ'লে পাপ কৰিছে আৰু আজ্ঞা লংঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছে। কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয়, তেনেহ'লে তেওঁ সকলো বিধান ভংগ কৰিলে আৰু দোষী হ'ল। কিয়নো যিজন ঈশ্বৰৰ হয় তেওঁ কৈছে, তুমি ব্যভিচাৰ নকৰিবা, সেইজন ঈশ্বৰেই পুনৰ কৈছে, তুমি নৰবধ নকৰিবা। এই হেতুকে আপোনালোকে ব্যভিচাৰ নকৰিও যদি নৰবধ কৰে, তেনেহ'লেও ঈশ্বৰৰ বিধান লংঘনকাৰী হ'ল। যিসকল লোকৰ সুদবিচাৰ হ'ব, সেয়া স্বাধীনতাস্বৰূপ বিধানৰ দ্বাৰাই হ'ব। আপোনালোকে নিজকে এই লোকসকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক। কিয়নো যিজনে দয়া নকৰে সুদ বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়, দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে। হে মোৰ ভাইসকল, কোনোবাই যদি কয় যে তেওঁৰ বিশ্বাস আছে, কিন্তু যদি কৰ্ম নাথাকে, তেনেহ'লে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিবনে? কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হ'বা, কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহ'লে কি লাভ? ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহ'লে সি অকলে মৰা। তথাপি কোনোবাই ক'ব পাৰে, তোমাৰ বিশ্বাস আছে আৰু মোৰ সৎকৰ্ম আছে, বাৰু তেনেহ'লে বিনা কৰ্মৰে আপোনাৰ বিশ্বাস মোক দেখুৱাওক আৰু মই মোৰ কৰ্মৰ দ্বাৰাই আপোনাক মোৰ বিশ্বাস দেখুৱাম। ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে, ভাল কৰিছে। ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে। কিন্তু সেই নিৰ্বোধ মানুহ, কৰ্মহীন বনোৱাৰ বিশ্বাস যে ব্যৰ্থ, ইয়াক আপুনি জানিবলৈ ইচ্ছা কৰেনে? আমাৰ পিতৃ আব্ৰাহামে যজ্ঞবেদীৰ ওপৰত নিজ পুত্ৰ ইছহাকক উৎসৰ্গ কৰাৰ সময়ত সেই কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাৰ নাছিলনে? এইদৰে চালে দেখিব যে বিশ্বাস তেওঁ কৰ্মৰ সহকাৰী আছিল আৰু সেই কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ'ল। এই শাস্ত্ৰীয় বচন সিদ্ধ হ'ল, য'ত কোৱা আছে আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল আৰু সেইবাবে তেওঁ ঈশ্বৰৰ মিতিৰ বোলা হ'ল। আপোনালোকে দেখিছে যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, কেৱল বিশ্বাসৰ দ্বাৰাই নহয়। সেইদৰে ৰাহব বৈশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি এই শাস্ত্ৰীয় বচন সিদ্ধ হ'ল, য'ত কোৱা আছে যেতিয়া তেওঁ দূতসকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেৰে পঠিয়াই দিছিল, কিয়নো যেনেকৈ আত্মাবিহীন শৰীৰ মৰা, তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা।